আকাশবাণী গুৱাহাটী। এতিয়া শুনক, আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। আজি ৰাতিপুৱাই দিল্লীৰ কিছুসংখ্যক তৰুণৰ লগত কিছু সময় অতিবাহিত কৰাৰ সুযোগ পালোঁ আৰু মোৰ বিশ্বাস হ'ল যে সমাগত দিনবোৰত খেলৰ বৰ্ণবৈভৱে সমগ্ৰ দেশৰ তৰুণসকলক ৰঙীন কৰি তুলিব। আমি জানো যে আৰু কেইদিনমানৰ পিছতেই বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰিঅ'ৰ কথা আমাৰ কৰ্ণকুহৰত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছে। সমগ্ৰ পৃথিৱীয়ে খেলিব, পৃথিৱীৰ প্ৰতিখন দেশেই নিজৰ খেলুৱৈসকলৰ ওপৰত নিজৰ দৃষ্টি স্থিৰ কৰি ৰাখিব, আপোনালোকেও ৰাখিব। আমাৰো আশা আকাংক্ষা বহুত, কিন্তু ৰিঅ'লৈ খেলিবলৈ যোৱাসকলৰ, সেই খেলুৱৈসকলৰ উদ্যমক সজীৱ আৰু শক্তিশালী কৰি ৰখাৰ দায়িত্ব 125 কোটি দেশবাসীৰ। আজি দিল্লীত ভাৰত চৰকাৰে ৰাণ ফৰ ৰিঅ', খেলৰ জিঅ', খেলৰ খিল নামৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। আমিও সমাগত দিনবোৰত য'তেই নাথাকোঁ কিয় আমাৰ খেলুৱৈসকলক উৎসাহ যোগাবলৈ কিবা নহয় কিবা এটা যেন কৰোঁ। ইমানখিনিলৈকে আহি পোৱা খেলুৱৈসকলে যথেষ্ট কষ্ট কৰিহে এই পৰ্যায়ত উপনীত হৈছেহি। এক প্ৰকাৰ কঠোৰ তপস্যাৰ মাজেৰে তেওঁলোক আহি এইখিনি পাইছেহি। খাবলৈ যিমানেই লোভ নাথাকক কিয় বাদ দিব লগাত পৰিছে, শুবলৈ যিমানেই মন নাথাকক কিয় বিছনা এৰি খেলপথাৰলৈ দৌৰিছে। অকল খেলুৱৈসকলেই নহয়, মাক দেউতাকৰ মনোযোগ আৰু শক্তিও তেওঁলোকৰ শ্ৰমৰ লগত সাঙুৰ খাই আছে। ৰাতিটোৰ ভিতৰতে খেলুৱৈ হ'ব নোৱাৰি, কঠোৰ তপস্যাৰ পিছতহে সম্ভৱ। খেলত হৰাজিকাৰ গুৰুত্ব আছে, কিন্তু তাৰ লগতে খেলৰ বাবে আজি এই ঠাইত উপস্থিত হোৱা অধিক গুৰুত্বপূৰ্ণ। সেইবাবেই ৰিঅ'লৈ যোৱা আমাৰ প্ৰতিজন খেলুৱৈৰ বাবেই আমাৰ দেশবাসীয়ে গভীৰ শুভকামনা আগবঢ়াইছে। আপোনাৰ হৈ ময়ো এই কাম কৰিবলৈ সাজু আছো। এই খেলুৱৈসকললৈ আপোনাৰ শুভেচ্ছাবাণী কঢ়িয়াই নিবলৈ দেশৰ প্ৰধানমন্ত্ৰী ডাকৱাল হ'বলৈ সাজু হৈছে। আপুনি নৰেন্দ্ৰ মোদী এপত খেলুৱৈৰ নামত শুভকামনা জনাওক, আপোনাৰ শুভেচ্ছাবাণী গৈ খেলুৱৈজনৰ কাষ পাবগৈ। 125 কোটি দেশবাসীৰ দৰে ময়ো এজন দেশবাসী আৰু এজন সাধাৰণ নাগৰিকৰ দৰেই খেলুৱৈসকলক উৎসাহ দিবলৈ ময়ো আপোনালোকৰ লগত আছো। আহক, একো একোগৰাকী খেলুৱৈক যিমান পাৰোঁ উৎসাহিত কৰিব পাৰোঁ, যিমান পুৰস্কৃত কৰিব পাৰোঁ কৰোঁ। আজি মই ৰিঅ' অলিম্পিকৰ কথা পাতি থকা সময়ত পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সুৰেশ প্ৰকাশ উপাধ্যায়ে পঠোৱা কবিতা এটা পাইছোঁ। নিশ্চয় আৰু বহু কবি আছে, তেওঁলোকেও কবিতা লিখিছে আৰু লিখিবও। কিছুমানে হয়তো বাণীবদ্ধও কৰিব, হয়তো প্ৰতি ভাষাতেই কৰিব। এতিয়া সুৰজে পঠোৱা কবিতাটি মই আপোনালোকৰ লগত ভগাই ল'বলৈ বিচাৰিছোঁ। তেওঁ লিখিছে, আৰম্ভ হ'ল খেলৰ প্ৰত্যাহ্বান, আৰম্ভ হ'ল প্ৰত্যাহ্বান খেলৰ, বসন্ত প্ৰতিযোগিতাৰ খেলৰ এই মহাকুম্ভত, ৰিঅ'ৰ উত্তেজনাত ভাৰতৰ হওক এনে শুভাৰম্ভ, বৰষুণ হওক সোণ ৰূপ আৰু ব্ৰঞ্জৰ, এইবাৰ আমাৰ পাল হওক এনেকুৱা প্ৰস্তুতি, লক্ষ্য হওক সোণত, হতাশ নহবা অপ্ৰাপ্তিত, নহবা হতাশ অপ্ৰাপ্তিত, কোটি হৃদয়ৰ গৌৰৱ তুমি, নিজৰ খেলৰ প্ৰাণ, এনেকুৱা কীৰ্তিমান হোৱা, ৰিঅ'ত পতাকা উত্তোলন কৰা, ৰিঅ'ত পতাকা উত্তোলন কৰা। শ্ৰীমান সুৰজ, আপোনাৰ মনোভাৱক মই সমগ্ৰ খেলুৱৈসকলৰ ওচৰত অৰ্পণ কৰিছোঁ আৰু মোৰ তৰফৰ পৰা 125 কোটি ভাৰতবাসীৰ তৰফৰ পৰা ৰিঅ'ত ভাৰতৰ পতাকা উত্তোলিত কৰিবৰ বাবে বহু বহু শুভকামনা যাচিছোঁ। এজন যুৱক শ্ৰীমান অংকিত, তেওঁ মোক ৰাষ্ট্ৰপতি আব্দুল কালামৰ পুণ্যতিথিৰ কথা স্মৰণ কৰালে। যোৱা সপ্তাহত আব্দুল কালামদেৱৰ পুণ্যতিথিত দেশ আৰু বিশ্বই শ্ৰদ্ধাঞ্জলি যাচিলে, কিন্তু যেতিয়াই আব্দুল কালামদেৱৰ নাম আহে তেতিয়া ছায়েন্স, টেকন'লজি, মিছাইল, এক সাম্ভাব্য ভাৰতৰ চিত্ৰ আমাৰ চকুৰ সন্মুখত অংকিত হয়। আৰু এইবাবে অংকিতেও লিখিছে, আপোনাৰ চৰকাৰে আব্দুল কালামদেৱৰ স্বপ্নক দিঠকত ৰূপ দিবলৈ কি কৰিছে। আপোনাৰ কথা সঁচা, আহিবলগীয়া সময় টেকন'লজি ড্ৰিভেন আৰু টেকন'লজি সবাতোকৈ বেছি চঞ্চল। নিতৌ টেকন'লজি সলনি হৈছে, নিতৌ নতুন ৰূপ ধাৰণ কৰিছে, নিতৌ নতুন প্ৰভাৱ বিস্তাৰ কৰিছে, নিতৌ সলনি হ'বলৈ ধৰিছে। আপুনি টেকন'লজিক ধৰি ৰাখিব নোৱাৰে, আপুনি ধৰিবলৈ যাব তেনেহ'লে ক'ৰবাত নতুন ৰূপতে দেখা দিব। আৰু যদি আমি ইয়াৰ সমানে সমানে খোজ দিওঁ আৰু ইয়াতকৈ আগবাঢ়িব খোজোঁ, তেনেহ'লে গৱেষণা আৰু উদ্ভাৱন এয়াই হৈছে টেকন'লজিৰ প্ৰাণ। যদি গৱেষণা আৰু উদ্ভাৱন নহয়, তেনেহ'লে যিদৰে স্থবিৰ পানীয়ে দুৰ্গন্ধ বিয়পায়, প্ৰযুক্তিবিদ্যাও এক বোজাস্বৰূপ হৈ পৰে। আকৌ যদি আমি গৱেষণা আৰু উদ্ভাৱন বাদ দি পুৰণি প্ৰযুক্তিবিদ্যাৰ ওপৰত ভৰসা কৰি থাকোঁ, তেনেহ'লে আমি পৃথিৱীত পৰিৱৰ্তিত যুগত এলাগি হৈ পৰিম আৰু সেয়ে নতুন প্ৰজন্মৰ বিজ্ঞানৰ প্ৰতি আকৰ্ষণ নতুন প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱনৰ বাবে এই চৰকাৰেও বহুত পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেইবাবেই মই কওঁ লেট আছ এইম টু ইন'ভেট। আৰু যেতিয়া মই লেট আছ এইম টু ইন'ভেট বুলি কওঁ, তেতিয়া মোৰ এইমৰ অৰ্থ হ'ল অটল ইন'ভেশ্যন মিছন। নীতি আয়োগৰ দ্বাৰা অটল ইন'ভেশ্যন মিছনক উৎসাহ প্ৰদান কৰা হৈছে। এটা উদ্দেশ্য হ'ল এইমৰ দ্বাৰা অটল ইন'ভেশ্যন মিছনৰ দ্বাৰা সমগ্ৰ দেশত এটা ইক' ছিষ্টেম তৈয়াৰ হওক। উদ্ভাৱন, পৰীক্ষা নিৰীক্ষা, উদ্যম এইবোৰৰ এক যাত্ৰা আৰম্ভ হওক আৰু এইবোৰৰ পৰা নতুন জীৱিকাৰ সম্ভাৱনীয়তাও বৃদ্ধি পাব। আমি যদি পাছৰ প্ৰজন্মৰ উদ্ভাৱক তৈয়াৰ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ কিশোৰহঁত ইয়াৰ সৈতে জড়িত হ'ব লাগিব। আৰু সেইবাবেই চৰকাৰে অটল টিংকাৰিং লেবছৰ আৰম্ভণি কৰিছে। য'ত য'ত স্কুলসমূহত এই টিংকাৰিং লেব স্থাপিত হ'ব, এইসমূহক 10,00,000 টকাকৈ দিয়া হ'ব আৰু 5 বছৰৰ ভিতৰত লেবসমূহৰ চোৱা চিতাৰ বাবেও আৰু 10,00,000 টকা দিয়া হ'ব। এইদৰেই উদ্ভাৱনৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক হয় ইনকিউবেশ্যন চেণ্টাৰৰ। আমাৰ লগত যদি শক্তিশালী আৰু সমৃদ্ধ ইনকিউবেশ্যন চেণ্টাৰ থাকে, তেনেহ'লে উদ্ভাৱনৰ বাবে, ষ্টাৰ্টআপৰ বাবে প্ৰয়োগ কৰিবৰ বাবে, ইয়াক এক নিৰ্দিষ্ট অৱস্থালৈ অনাৰ বাবে এটা সুনিৰ্দিষ্ট ব্যৱস্থা পোৱা যায়। নতুন ইনকিউবেশ্যন চেণ্টাৰৰ নিৰ্মাণো প্ৰয়োজনীয় আৰু পুৰণি ইনকিউবেশ্যন চেণ্টাৰসমূহক বল যোগোৱাটোও আৱশ্যকীয়। আৰু মই যি অটল ইনকিউবেশ্যন চেণ্টাৰৰ কথা কৈছোঁ, ইয়াৰ বাবে 10 কোটিৰ লেখীয়া এটা বৃহৎ অংকৰ ধন দিয়াৰ দিশত চৰকাৰে চিন্তা চৰ্চা কৰিছে। এইদৰে ভাৰতে অনেক সমস্যাৰ সৈতে যুঁজি আছে। দৈনন্দিন জীৱনত আমি সমস্যা দেখা পাওঁ। এতিয়া আমি প্ৰযুক্তিগত সমাধান বিচাৰিব লাগিব। আমি এক অটল গ্ৰেণ্ড চেলেঞ্জৰ দ্বাৰা দেশৰ যুৱশক্তিক আহ্বান কৰিছোঁ। আপোনালোকে সমস্যা দেখিছে, সমাধানৰ বাবে টেকন'লজিৰে ৰাস্তা বিচাৰক, ৰিচাৰ্চ কৰক, উদ্ভাৱন কৰক আৰু সমস্যা সমাধান কৰক। ভাৰত চৰকাৰে আমাৰ সমস্যাসমূহ সমাধানৰ অৰ্থে উদ্ভাৱিত প্ৰযুক্তিৰ বাবে বিশেষ পুৰস্কাৰেৰে উৎসাহ দিব খুজিছে আৰু মোৰ ভাল লাগিছে এনেধৰণৰ কথাৰ প্ৰতি জনসাধাৰণে ৰুচি দেখুৱাইছে। যেতিয়া মই টিংকাৰিং লেবৰ কথা ক'লোঁ, প্ৰায় 13,000খনতকৈ অধিক স্কুলে ইয়াৰ বাবে আবেদন জনালে। আৰু আমি যেতিয়া ইনকিউবেশ্যন চেণ্টাৰৰ কথা ক'লোঁ, তেতিয়া একাডেমিক আৰু নন একাডেমিক 4,000তকৈ অধিক অনুষ্ঠানে ইনকিউবেশ্যন চেণ্টাৰৰ বাবে আগবাঢ়ি আহিল। মই বিশ্বাস কৰোঁ আব্দুল কালামৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি ৰিচাৰ্চ ইন'ভেশ্যন। আমাৰ দৈনন্দিন জীৱনৰ সমস্যাসমূহৰ সমাধানৰ বাবে টেকন'লজি, আমাৰ কঠিনতা ভৰা সমস্যাৰ সৰলীকৰণ, এইবোৰ বিষয়ত আমাৰ নতুন প্ৰজন্মই যিমানেই কাম কৰিব, সেয়া 21 শতিকাৰ আধুনিক ভাৰতৰ বাবে এক মুখ্য কাম হ'ব আৰু সেয়াই আব্দুল কালামৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। মোৰ মৰমৰ দেশবাসীসকল, কিছু সময়ৰ আগতে আমি আকালৰ কথা ভাবিছিলোঁ আৰু এতিয়া বাৰিষাৰ আনন্দ অনুভূত হৈছে, লগতে বানপানীৰো খবৰ আহিছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ একেলগ হৈ কান্ধত কান্ধ মিলাই বানপীড়িতসকলৰ সাহায্যৰ বাবে পূৰ্ণ প্ৰয়াস কৰিছে। বৰষুণৰ বাবে কিছু অসুবিধা হোৱা সত্ত্বেও প্ৰতিজন ভাৰতবাসীৰ মন পুলকিত হৈ উঠে, কিয়নো আমাৰ সম্পূৰ্ণ আৰ্থিক গতিবিধিৰ কেন্দ্ৰবিন্দু এই বৰষুণ আৰু খেতিপথাৰ। কেতিয়াবা এনে একোটা বেমাৰ আহে যাৰ বাবে গোটেই জীৱন আমি পস্তাব লাগে। কিন্তু যদি আমি সজাগ হৈ থাকোঁ, সতৰ্ক হৈ থাকোঁ, যত্নপৰ হওঁ, তেনেহ'লে এনেধৰণৰ বেমাৰৰ পৰা বাচি থকাৰ ৰাস্তা তেনেই সহজ। ডেংগুৰ কথাকে ধৰক, ডেংগুৰ পৰা বাচিব পাৰি অলপ পৰিচ্ছন্নতাৰ দিশত চকু ৰাখক, কিছু সতৰ্ক হৈ থাকক আৰু সুৰক্ষিত হৈ থাকিবৰ বাবে চেষ্টা কৰক। শিশুহঁতলৈ বিশেষ ধ্যান দিয়ক। আৰু এই যে এটা ধাৰণা কেৱল দুখীয়া লোকৰ বস্তিতহে এনেধৰণৰ বেমাৰ হয়, ডেংগু এনেধৰণৰ নহয়। ডেংগু সুখ সমৃদ্ধিৰে ভৰপূৰ এলেকালৈ সৰ্বপ্ৰথমে আহে আৰু এইবাবেই এই বেমাৰক আমি বুজি পাব লাগিব। আপোনালোকে নিশ্চয় টিভিত বিজ্ঞাপন দেখিছে, কিন্তু কেতিয়াবা কেতিয়াবা আমি এই বিষয়ত কিছু উদাসীনতা দেখুৱাওঁ। চৰকাৰ, চিকিৎসালয়, ডাক্তৰ, এওঁলোকেতো নিজৰ কাম কৰিবই, কিন্তু আমিও নিজৰ ঘৰখনৰ, নিজৰ অঞ্চলটোৰ, নিজৰ নিজৰ পৰিয়ালত ডেংগুৱে যাতে প্ৰৱেশ কৰিব নোৱাৰে, পানীৰ পৰা হ'ব পৰা যিকোনো বেমাৰেই নহওক কিয় এই সম্পৰ্কে সতৰ্ক হ'ব লাগিব। এয়াই মোৰ আপোনাসবৰ ওচৰত প্ৰাৰ্থনা। আৰু এটা সমস্যাৰ কথা এইখিনিতে কৈ থ'ব খোজোঁ। মোৰ প্ৰিয় দেশবাসী, জীৱনটো আজিকালি ইমান ব্যস্ততাপূৰ্ণ হৈ পৰিল, ইমানেই লৰা ধপৰা সৰ্বস্ব হৈ পৰিল যে আমি আমাৰ নিজৰ বাবে সময় উলিওৱাটোৱেই আটাইতকৈ কঠিন কাম হৈ পৰিছে। বেমাৰত যদি পৰিলোঁ তেন্তে মনত ভাৱ হয় সোনকালে ভাল হ'লেই হয় পায়, গতিকে যিকোনো এণ্টিবায়'টিক লৈ পেলাওঁ। তৎকালেই হয়তো অসুখ ভাল হৈ যায়, কিন্তু মোৰ প্ৰিয় দেশবাসী, এনেকৈ হোৱাই নোহোৱাই এণ্টিবায়'টিক গ্ৰহণৰ ফল কিন্তু বিষময় হৈ পৰিব পাৰে। হ'ব পাৰে আপুনি হয়তো কিছু সময়ৰ বাবে সকাহ পাই গ'ল, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে আমি এণ্টিবায়'টিক ল'ব নালাগে, লোৱাটো উচিত নহয়। ডাক্তৰে যেতিয়ালৈকে লিখি নিদিয়ে আমি নিজেই নিজৰ চিকিৎসক হোৱাটো অনুচিত, কিয়নো এনেদৰে জধে মধে এণ্টিবায়'টিক ব্যৱহাৰৰ ফলত বীজাণুবিলাক অপ্ৰতিৰোধী হৈ পৰে, ফলত পাছলৈ ঔষধে কাম নিদিয়া হয়। গতিকে ভাবি চাওক, ৰোগৰ বিৰুদ্ধে এই সংগ্ৰাম চলাই যোৱা, নতুন নতুন দৰৱৰ উদ্ভাৱন কৰা, বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা কৰা, এইবোৰ কামত বছৰৰ পিছত বছৰ অতিবাহিত হয় আৰু তেতিয়ালৈকে এইবোৰ ৰোগে নতুন নতুন সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। সেয়েহে এই ক্ষেত্ৰত এটা নতুন সজাগতা অনাৰ প্ৰয়োজন হৈ পৰিছে। আৰু এটা সমস্যা আছে, ধৰক ডাক্তৰে ক'লে যে এইটো এণ্টিবায়'টিক আপুনি ব্যৱহাৰ কৰক, 15টা খাব লাগিব, 5 দিন খাব লাগিব। মই কওঁ যে ডাক্তৰে যিমান দিনৰ বাবে ব্যৱহাৰৰ বিধি দিছে ঔষধৰ সম্পূৰ্ণ কোৰ্চ কৰক, যদিহে আধাতে এৰিলে তেন্তে বীজাণু নমৰি শক্তিশালীহে হ'ব। আকৌ প্ৰয়োজনতকৈ অধিক যদি ব্যৱহাৰ কৰে তেতিয়াহ'লেও বীজাণুহে উপকৃত হ'ব। যিবিলাক কীটাণুৱে টিবি আৰু মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে সেইবিলাকে শৰীৰত এনেদৰে ক্ৰিয়া কৰে যে দৰৱে কামেই নকৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় এণ্টিবায়'টিক ৰেজিষ্টেন্স। গতিকে এণ্টিবায়'টিক ব্যৱহাৰত সাৱধান হোৱা প্ৰয়োজন, ডাক্তৰৰ পৰামৰ্শ মানি চলা উচিত। এই এণ্টিবায়'টিক ৰেজিষ্টেন্স ৰোধৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ, আৰু আপোনাসবে বোধহয় লক্ষ্য কৰিছে যে আজিকালি যিবোৰ এণ্টিবায়'টিক বিক্ৰী কৰা হয় সেইবোৰৰ বকলাত এডাল ৰঙা ৰেখা মুদ্ৰিত কৰা থাকে, যিডালে দৰৱটো ব্যৱহাৰ কৰোঁতে আপুনি যাতে সাৱধান হয় তাক সূচিত কৰে। যিহেতু স্বাস্থ্যৰ কথা পতা হৈছে, গতিকে মই আৰু এটা বিষয় ইয়াত সংলগ্ন কৰিব খুজিছোঁ। আমাৰ দেশত যিসকল মাতৃ গৰ্ভৱতী তেওঁলোকক কিছুমান চিন্তাই মাজে মাজে বৰ আমনি কৰে। আমাৰ দেশত প্ৰতি বছৰে প্ৰায় 3 কোটি মহিলা গৰ্ভাৱস্থাত পৰে, কিন্তু কিছুসংখ্যক মাতৃ প্ৰসৱজনিত কাৰণত মৃত্যুমুখত পৰিবলগীয়া হয়। কেতিয়াবা মাতৃগৰাকীয়ে মৃত্যুক সাৱতিবলগীয়া হয়, কেতিয়াবা আকৌ সন্তানে ইহলীলা সম্বৰণ কৰিবলগীয়াত পৰে, কেতিয়াবা কেতিয়াবা আকৌ মাতৃ সন্তান উভয়েই মৃত্যুমুখত পৰে। এইটো কথা ঠিক, যোৱা এটা দশকত গৰ্ভৱতী মাতৃৰ অকাল মৃত্যুৰ হাৰ কিছু কমিছে, কিন্তু তথাপিও এতিয়াও গৰ্ভৱতী বহু মাতৃৰ জীৱন ৰক্ষা কৰিব পৰা হোৱা নাই। গৰ্ভাৱস্থা বা তাৰ পাছত হোৱা ৰক্তহীনতা, প্ৰসৱজনিত ৰোগৰ সংক্ৰমণ, উচ্চ ৰক্তচাপ আৰু এনে বহু কাৰকে তেওঁলোকৰ জীৱন দুৰ্বিষহ কৰি তোলে, ধ্বংস কৰি পেলায়। এইবিলাক কথা চিন্তা কৰি ভাৰত চৰকাৰে যোৱা কেইটামান মাহৰ পৰা এটা অভিযান আৰম্ভ কৰিছে, সেয়া হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান। এই অভিযানৰ অন্তৰ্গত প্ৰতিটো ইংৰাজী মাহৰ 9 তাৰিখে সকলো গৰ্ভৱতী মহিলাক ওচৰৰ চৰকাৰী স্বাস্থ্যকেন্দ্ৰত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। এটাও পইচা খৰচ নকৰাকৈ চৰকাৰী চিকিৎসালয়ত প্ৰতি মাহৰ 9 তাৰিখত এই কাম কৰা হ'ব। মই সকলো দৰিদ্ৰ পৰিয়ালক আহ্বান জনাওঁ যাতে সকলো গৰ্ভৱতী মাতৃয়ে 9 তাৰিখত এনে সেৱাৰ সুবিধা গ্ৰহণ কৰে। 9ম মাহ পৰ্যন্ত কোনো মাতৃয়েই যাতে কোনোধৰণৰ শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, আৰু যদি হয় তেন্তে তাৰ সমাধান কৰিব পৰা যায়। মাতৃ আৰু সন্তান দুয়োৰে জীৱনলৈ যাতে সংকট নাহে। আৰু মই স্ত্ৰীৰোগ বিশেষজ্ঞসকলকো আহ্বান জনাওঁ যাতে তেখেতসকলে প্ৰতি মাহৰ 9 তাৰিখে বিনামূলীয়াকৈ এনে মাতৃসকলৰ স্বাস্থ্য পৰীক্ষা কৰি দিহা দিয়ে। মোৰ প্ৰিয় চিকিৎসক ভাই ভনীসকল, আপোনাসবে এটা বছৰত মাত্ৰ 12 দিন আমাৰ দুখীয়া জনগণৰ ৰোগ মুক্তিৰ বাবে ব্যয় কৰিব নোৱাৰিবনে? যোৱা কেইদিনমানত বহু লোকে মোলৈ পত্ৰ প্ৰেৰণ কৰিছে। হাজাৰ হাজাৰ এনে চিকিৎসক আছে যিসকলে মোৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জনতাৰ সেৱাত ব্ৰতী হৈছে। কিন্তু আমাৰ ভাৰতখন ইমানেই বিশাল যে লাখৰ সংখ্যাত চিকিৎসকে এনে সেৱাত নিজকে জড়িত কৰিব লাগিব, আৰু মোৰ বিশ্বাস আপোনাসব জড়িত হবই। মোৰ প্ৰিয় দেশবাসী, সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা, পৰিৱেশ এনেবোৰ দিশত খুবেই চিন্তা কৰে। দেশত আৰু সমগ্ৰ বিশ্বত সমূহীয়া ৰূপত ইয়াৰ আলোচনা হয়। ভাৰততো অতীজৰে পৰা এনেবোৰ দিশত গুৰুত্ব দিয়া হৈছে। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়তো ভগৱান কৃষ্ণই যুদ্ধক্ষেত্ৰত বৃক্ষৰ চৰ্চা কৰিছে। যুদ্ধক্ষেত্ৰতো বৃক্ষৰ চৰ্চা কৰাৰ অৰ্থই হ'ল ইয়াৰ গুৰুত্ব কিমান হ'ব আমি নিশ্চয় অনুধাৱন কৰিব পাৰোঁ। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অস্বস্থ সৰ্ববৃক্ষাণা, অৰ্থাৎ সকলো বৃক্ষৰ মাজত মই বটগছ। শুক্ৰাচাৰ্য নীতিত কোৱা হৈছে যে নাস্তি মূলং অনৌষধং, এনে কোনো বনস্পতি নাই যাৰ কোনো ঔষধি গুণ নাই। মহাভাৰতৰ অনুশাসন পৰ্বত অতি বিস্তাৰিতভাৱে চৰ্চা কৰা হৈছে, আৰু এই পৰ্বত কোৱা হৈছে যে যিয়ে বৃক্ষ ৰোপণ কৰে তেওঁৰ বাবে সেই বৃক্ষ নিজ সন্তানৰ লেখীয়া হয়। যিয়ে বৃক্ষ দান কৰে তেওঁক সেই বৃক্ষই সন্তানৰ লেখীয়াকৈ পৰলোকতো তৰে। সেইকাৰণে নিজৰ কল্যাণৰ ইচ্ছা কৰা পিতৃ মাতৃয়ে ভাল বৃক্ষ ৰোপণ কৰক আৰু নিজ সন্তানৰ দৰে আপডাল কৰক। আমাৰ শাস্ত্ৰ গীতাই হওক, শুক্ৰাচাৰ্য নীতিয়েই হওক, মহাভাৰতৰ অনুশাসন পৰ্বই হওক, আনকি আজিৰ প্ৰজন্মৰো কিছুমান এনে লোক আছে যিয়ে এনে আদৰ্শ অনুকৰণ কৰি চলে। কিছুদিন পূৰ্বে পুণেৰ এগৰাকী জীয়ৰী সোণালৰ এটি উদাহৰণ মোৰ দৃষ্টিগোচৰ হৈছিল। তেওঁ মোৰ মনটোক চুই গৈছিল। মহাভাৰতৰ অনুশাসন পৰ্বত কোৱা হৈছে যে বৃক্ষই পৰলোকতো সন্তানৰ দায়িত্ব পূৰ্ণ কৰে। সোণালে কেৱল নিজৰ পিতৃ মাতৃৰে নহয় সমাজৰ ইচ্ছাসমূহকে পূৰ্ণ কৰিবলৈ যেন পণ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেৰ জুন্নৰ তালুকৰ নাৰায়ণপুৰ গাঁৱৰ খেতিয়ক খণ্ডু মাৰতী মাহাত্ৰে তেওঁ নিজৰ নাতিনী সোণালৰ বিয়াখন এক ব্যতিক্ৰমী ধৰণে পাতিলে। মাহাতী ডাঙৰীয়াই কৰিলে কি, সোণালৰ বিয়ালৈ যিসকল আত্মীয় বন্ধু আলহী আহিছিল সকলোকে সুগন্ধি আমৰ এটি পুলি উপহাৰস্বৰূপে দিছিল। আৰু মই যেতিয়া ছ'চিয়েল মিডিয়াত সেই ছবিবোৰ দেখিলোঁ তেতিয়া মই আচৰিত হৈছিলোঁ, কাৰণ বিয়াত বৰযাত্ৰী নহয়, চাৰিওফালে কেৱল গছপুলিবোৰহে চকুত পৰিছিল। মন চুই যাব পৰা এনে দৃশ্য সেই ছবিত আছিল। সোণাল নিজেও এগৰাকী কৃষি বিভাগৰ স্নাতক, এই চিন্তাও তেওঁৰে আছিল, বিয়াত আমৰ পুলি উপহাৰ দিয়া। চাওকচোন, প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম কিদৰে উত্তম ধৰণে প্ৰতিফলিত হৈছে। এক প্ৰকাৰে সোণালৰ বিয়া প্ৰকৃতি প্ৰেমৰ অমৰ কাহিনীত পৰিণত হ'ল। মই সোণালক আৰু শ্ৰীমান মাত্ৰে ডাঙৰীয়াক এই অভিনৱ প্ৰয়াসৰ বাবে বহুত শুভকামনা যাচিলোঁ। আৰু এনে কাম বহুলোকে কৰে। মোৰ মনত আছে, মই যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ তেতিয়া তাত অম্বাদেৱীৰ মন্দিৰলৈ ভাদ মাহত ব্যাপক হাৰত তীৰ্থযাত্ৰী আহে। তেতিয়া এবাৰ এটা সমাজসেৱী সংগঠনে থিৰাং কৰিলে যে মন্দিৰলৈ যিসকল ভক্ত আহে তেওঁলোকক প্ৰসাদৰ ৰূপত গছপুলি দিয়া হ'ব, আৰু তেওঁলোকক কোৱা হ'ব যে এয়া দেৱীৰ প্ৰসাদ, এই পুলিটো নিজৰ গাঁৱৰ ঘৰত ৰোপণ কৰি প্ৰতিপালন কৰিলে দেৱীয়ে আপোনাক আশীৰ্বাদ দি থাকিব আৰু সেই বিষয়ে চিন্তা কৰিব। লাখ লাখ তীৰ্থযাত্ৰী আহিছিল আৰু সেই বছৰ লাখ লাখ পুলি বিতৰণ কৰা হৈছিল। মন্দিৰতো এই বৰ্ষা ঋতুত প্ৰসাদৰ সলনি পুলি বিতৰণৰ পৰম্পৰা আৰম্ভ কৰিব পাৰি, বৃক্ষৰোপণৰ এক সহজ গণ আন্দোলন গঢ়ি তুলিব পাৰি। মই কৃষক ভাতৃসকলক বাৰে বাৰে কৈ আছো যে আমাৰ খেতিৰ কাষত আমি যিদৰে আলি দি খেতি মাটিৰ ক্ষতি কৰিছোঁ, আমি বাৰু সেই আলিৰ ঠাইত শালগছৰ খেতি নকৰোঁ কিয়? ঘৰ নিৰ্মাণৰ বাবে, আচবাব নিৰ্মাণৰ বাবে আজি আমাৰ দেশলৈ কোটি কোটি টকাৰ বিদেশৰ পৰা কাঠ আমদানি কৰিব লাগে। যদিহে আমি আমাৰ খেতিৰ কাষত এনে বৃক্ষ ৰোপণ কৰোঁ যিবোৰ আচবাব ঘৰ আদি নিৰ্মাণৰ কাৰণে লাগে, তেতিয়াহ'লে 15-20 বছৰৰ পিছত চৰকাৰৰ অনুমতি সাপেক্ষে সেয়া কাটি বিক্ৰীও কৰিব পাৰে আৰু সেয়া আপোনাৰ আয়ৰ এক নতুন উৎস হৈ পৰিব পাৰে আৰু ভাৰতে আমদানি কৰাৰ পৰা সকাহ পাবও পাৰে। বিগত সময়ত কেইবাখনো ৰাজ্যই এই বতৰৰ সদ্ব্যৱহাৰ কৰি ভালেমান অভিযান চলাইছে। ভাৰত চৰকাৰেও শেহতীয়াকৈ চি এ এম পি এ আইনৰ অনুমোদন কৰিছে। এইকাৰণে বৃক্ষৰোপণৰ বাবে প্ৰায় 40,000 কোটিতকৈ অধিক পুঁজি ৰাজ্যসমূহে লাভ কৰিব। মোক কোৱা হৈছে যে মহাৰাষ্ট্ৰ চৰকাৰে 1 জুলাইৰ দিনা ৰাজ্যখনত প্ৰায় 2,25,00,000 পুলি ৰোপণ কৰিছে আৰু অহা বছৰ তেওঁলোকে 3,00,000,000 পুলি ৰোপণৰ সংকল্প লৈছে। চৰকাৰে এক গণ আন্দোলন গঢ়ি তুলিছে। ৰাজস্থান মৰুভূমি, কিন্তু তাত ইমান ডাঙৰকৈ বন মহোৎসৱ পাতিলে আৰু লগতে 25,00,000 পুলি ৰোপণ কৰিবলৈ তেওঁলোকে সংকল্প ল'লে। ৰাজস্থানত 25,00,000 পুলি ৰোপণ কৰাটো সৰু কথা নহয়। যিয়ে ৰাজস্থানৰ ভূভাগৰ কথা জানে তেওঁলোকে বুজি পাব কিমান ডাঙৰ প্ৰত্যাহ্বানমূলক কাম কৰিবলৈ ওলাইছে। অন্ধ্ৰপ্ৰদেশেও 2019 চনলৈ নিজ ৰাজ্যৰ সেউজভূমি 50% বঢ়োৱাৰ সিদ্ধান্ত লৈছে। কেন্দ্ৰীয় চৰকাৰে যি সেউজ ভাৰত অভিযান চলাই আছে তাৰ অধীনত ৰেল বিভাগে এই কাম কৰি আছে। গুজৰাটতো বন মহোৎসৱৰ এক উজ্জ্বল পৰম্পৰা আছে। চলিত বৰ্ষত গুজৰাটে বন মহোৎসৱৰ যোগেদি আম্ৰকুঞ্জ, একতা উদ্যান, শ্বহীদ উদ্যান এনে বহু প্ৰকল্প হাতত লৈছে আৰু কেইবাকোটি বৃক্ষৰোপণৰ অভিযান চলাইছে। মই সকলো ৰাজ্যৰ উল্লেখ কৰিব পৰা নাই, কিন্তু সেই সকলো শলাগৰ পাত্ৰ। মোৰ প্ৰিয় দেশবাসী, অলপতে মই দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সুযোগ পাইছিলোঁ। সেইখন দেশলৈ এইটো মোৰ প্ৰথম ভ্ৰমণ আছিল আৰু যিহেতু বিদেশ যাত্ৰাৰ কথা, তাত কূটনীতি হয়, বেপাৰ বাণিজ্যৰ কথা আলোচনা হয়, সুৰক্ষাৰ কথা আলোচনা হয়, বুজাবুজিৰ চুক্তি হয়, এইবিলাকতো হয়েই। কিন্তু মোৰ কাৰণে দক্ষিণ আফ্ৰিকা ভ্ৰমণ তীৰ্থ ভ্ৰমণৰ দৰে আছিল। যেতিয়াই দক্ষিণ আফ্ৰিকাৰ কথা মনত পেলাওঁ, তেতিয়াই মহাত্মা গান্ধী আৰু নেলছন মেণ্ডেলাৰ নাম মনলৈ অহাটো স্বাভাৱিক। বিশ্বত যেতিয়া অহিংসা, প্ৰেম, ক্ষমা এই শব্দবোৰ কাণত পৰে, তেতিয়া গান্ধী আৰু মেণ্ডেলাৰ ছবি ভাহি আহে। মোৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত মই ফিনিক্স ছেটেলমেণ্টলৈ গৈছিলোঁ। মহাত্মা গান্ধীৰ বাসস্থান সৰ্বোদয় ৰূপে যি খ্যাত আছিল। মই মহাত্মা গান্ধীয়ে যিখন ট্ৰেইনত যাত্ৰা কৰিছিল আৰু যিখন ট্ৰেইনত ঘটা ঘটনাটোৱে এজন মোহনদাসক মহাত্মা গান্ধী হোৱাৰ বীজ ৰোপণ কৰিছিল, সেই পিটাৰ মাৰিটছবাৰ্গ ষ্টেচনলৈ যোৱাৰ সুবিধাও লাভ কৰিছিলোঁ। কিন্তু মই যিটো কথা ক'ব খুজিছোঁ, মই এইবাৰ এনে মহান ব্যক্তিসকলক লগ পোৱাৰ সুযোগ পাইছিলোঁ যিসকলে সমতাৰ বাবে, সমান সুবিধাৰ বাবে নিজৰ যৌৱন সমাজৰ কামত উৎসৰ্গিত কৰিছিল। নেলছন মেণ্ডেলাৰ সৈতে কান্ধত কান্ধ মিলাই যুদ্ধ কৰিছিল। 20-22 বছৰ ধৰি নেলছন মেণ্ডেলাৰ সৈতে জেলত জীৱন কটাইছিল। এক প্ৰকাৰ নিজৰ সম্পূৰ্ণ যৌৱন উৎসৰ্গা কৰিছিল আৰু নেলছন মেণ্ডেলাৰ ঘনিষ্ঠ সহযোগী শ্ৰীমান আহমেদ কাথাৰা, শ্ৰীমান লালু ছিবা, শ্ৰীমান জৰ্জ বেজোছ, ৰনি কাছৰিলছ, এই মহান ব্যক্তিসকলৰ দৰ্শন লাভৰ মোৰ সৌভাগ্য হৈছিল। তেওঁলোক ভাৰতীয় মূলৰ, কিন্তু যলৈ গৈছিল তাৰেই হৈ পৰিছিল। যিসকলৰ লগত আছিল তেখেতসকলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ আগবাঢ়ি গৈছিল। কিমান ব্যাপক সাহস আৰু শক্তি! আৰু মজাৰ কথাটো হ'ল, যেতিয়া মই তেখেতসকলৰ লগত কথা পাতি আছিলোঁ, তেখেতসকলৰ জেলৰ ভিতৰৰ সেই দিনবোৰৰ অভিজ্ঞতাৰ কথা শুনি আছিলোঁ, তেওঁলোকৰ কিন্তু কাৰো প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ নাছিল, হিংসা নাছিল। ইমান ডাঙৰ এটা তপস্যাৰ পাছতো তেখেতসকলৰ মুখমণ্ডলত কিবা এটা পোৱাৰ বা লাভ কৰাৰ লালসা দেখা নগ'ল। এক প্ৰকাৰ নিজৰ কৰ্তব্য ভাৱ, গীতাত যি কৰ্তব্যৰ কথা কোৱা হৈছে সেইভাৱেই পৰিষ্কাৰকৈ দেখা পোৱা গ'ল। এই সাক্ষাৎ মোৰ সদায় মনত থাকিব। সমতা আৰু সমান সুবিধা কোনো এখন সমাজ আৰু চৰকাৰৰ বাবে ইয়াতকৈ ডাঙৰ মন্ত্ৰ আৰু একো হ'ব নোৱাৰে। সমান ভাৱ আৰু আপোন ভাৱ, এইটোৱেই হ'ল একমাত্ৰ পথ যিটোৱে আমাক উজ্জ্বল ভৱিষ্যতৰ দিশে লৈ যায়। আমি সকলোৱে ভালদৰে জীৱনটো যাপন কৰিবলৈ বিচাৰোঁ, ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। সকলোৰে প্ৰয়োজন বেলেগ বেলেগ হ'ব পাৰে, অগ্ৰাধিকাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু পথ এটাই, আৰু সেই পথটো হ'ল বিকাশৰ, সমতাৰ, সমান সুবিধাৰ, সমভাৱৰ আৰু আপোন ভাৱৰ। আহক, আমাৰ এইসকল ভাৰতীয়ক লৈ আমি গৰ্ব কৰোঁ যিসকলে দক্ষিণ আফ্ৰিকাতো আমাৰ জীৱনৰ মূল মন্ত্ৰসমূহ পালন কৰি আমাক উজ্জীৱিত কৰিছে। মোৰ প্ৰিয় দেশবাসী, মই শিল্পী বাৰ্মাৰ ওচৰত কৃতজ্ঞ এইকাৰণেই যে তেওঁই মোক খবৰ দিছে আৰু তেওঁৰ চিন্তা খুব স্বাভাৱিক চিন্তা। তেওঁ মোক এটা ঘটনাৰ কথা অৱগত কৰাইছে। তেওঁ কৈছে যে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মই শিল্পী বাৰ্মাই কৈছো বাংগালুৰুৰ পৰা, আৰু মই কিছুদিন আগতে বাতৰি কাকতত এটা প্ৰবন্ধ পঢ়িছিলোঁ যে এগৰাকী মহিলাই ভুৱা ইমেইলৰ প্ৰৰোচনাত পৰি 11 লাখ টকা হেৰুৱাব লগা হ'ল আৰু তেওঁ আত্মহত্যা কৰিব লগা হ'ল। এগৰাকী মহিলা হোৱা হেতুকে মোৰ তেখেতৰ পৰিয়ালৰ প্ৰতি সমবেদনা আছে। মই জানিব বিচাৰিম যে এনে ভুৱা ইমেইলৰ ক্ষেত্ৰত আপোনাৰ বিচাৰ কি। এই কথা সঁচা যে আপোনাসকলৰো দৃষ্টিগোচৰ হয় যে আমাৰ মোবাইল ফোনত বা ইমেইলত কেতিয়াবা বৰ লোভনীয় প্ৰস্তাৱ কিছুমান আহে। এনে কিছুমান মেছেজ আহে যে আপুনি ইমান টকাৰ পুৰস্কাৰ লাভ কৰিছে, আপুনি ইমান টকা পঠিয়াওক আৰু ইমান টকা বিনিময়ত লাভ কৰক। আৰু কিছুসংখ্যক মানুহ ভ্ৰমিত হৈ টকাৰ লোভত পৰি ফাণ্ডত ভৰি দিয়ে। টেকন'লজিৰ সহায়ত এনেদৰে টকা সৰকাই নিয়াৰ চক্ৰান্ত গোটেই বিশ্বতে বিয়পি পৰিছে আৰু আৰ্থিক ব্যৱস্থাত টেকন'লজিৰ প্ৰয়োগ বাঢ়ি অহাৰ লগে লগে তাৰ অপব্যৱহাৰ কৰা মানুহো এই ব্যৱস্থাটোৰ সৈতে জড়িত হৈ পৰিছে। এজন অৱসৰপ্ৰাপ্ত লোক যাৰ ছোৱালী বিয়া দিবলৈ আছিল আৰু ঘৰো সাজিবলৈ আছিল, এদিন তেখেতে এটা SMS লাভ কৰিলে যে বিদেশৰ পৰা তেখেতলৈ এটা দামী উপহাৰ পঠিওৱা হৈছে, যিটো পাবলৈ তেখেতে কাষ্টম ডিউটিৰ ৰূপত 2 লাখ টকা এটা বেংক একাউণ্টত দিব লাগে। আৰু মানুহজনে একো নভবা নিচিন্তাকৈ গোটেই জীৱন ধৰি কষ্টেৰে আৰ্জিত ধনৰ পৰা 2 লাখ টকা এজন অচিনাকি মানুহলৈ পঠিয়াই দিলে, তাকো এটা SMSত। আৰু কিছু সময় পাছতে তেখেতে বুজি পালে যে সকলোখিনি তেওঁ হেৰুৱালে। আপোনালোকো কেতিয়াবা চাগে ভ্ৰমিত হয় আৰু আপোনালোকলৈ ইমান সুন্দৰকৈ চিঠি লিখে যে অনুভৱ হয় যেন সঁচাকৈয়ে কৈছে। যিবোৰ ভুৱা লেটাৰ পেড তৈয়াৰ কৰি পঠিয়াই দিয়ে, আপোনাৰ ক্ৰেডিট কাৰ্ড নাম্বাৰ, ডেবিট কাৰ্ড নাম্বাৰ তেওঁলোকে পায় আৰু টেকন'লজিৰ সহায়ত আপোনাৰ একাউণ্ট খালী কৰি দিয়ে। এইটো নতুন ধৰণে কৰা এটা প্ৰবঞ্চনা, এইটো ডিজিটেল প্ৰবঞ্চনা। মই ভাবোঁ যে এইবোৰৰ মোহত পৰা উচিত নহয়। আমি সজাগ হৈ থাকিব লাগে, সতৰ্ক হৈ থাকিব লাগে। মিছা কিছুমান এনেধৰণৰ কথা যদি আমালৈ আহে, বন্ধু বান্ধৱৰ সৈতে সেইবোৰ শ্বেয়াৰ কৰি তেওঁলোককো সতৰ্ক কৰি দিব লাগে। শিল্পী বাৰ্মাই বৰ ভাল কথা এটালৈ মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। আপোনালোকৰো তেনে অভিজ্ঞতা নিশ্চয় হৈছে, কিন্তু হয়তো গভীৰভাৱে কথাটো আপোনালোকে চিন্তা কৰি চোৱা নাই, কিন্তু মোৰ বোধেৰে গভীৰভাৱে চিন্তা কৰাটো প্ৰয়োজনীয়। প্ৰিয় দেশবাসী, এতিয়া সংসদৰ অধিৱেশন চলি আছে। এই সময়ছোৱাত মোৰো বহুলোকক লগ পোৱাৰ সুযোগ ঘটিছে। সাংসদসকলেও নিজ নিজ সমষ্টিৰ বিভিন্ন জনক মোৰ ওচৰলৈ লৈ আহিছে। তেওঁলোকৰ সৈতে কথা বতৰা পাতিছোঁ, তেওঁলোকেও নিজৰ নিজৰ সমস্যাসমূহৰ কথা মোক কৈছে। এই সময়ছোৱাত মোৰ এটা সুখদায়ক অভিজ্ঞতা হ'ল, কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মোৰ ওচৰলৈ আহিল। তেওঁলোকৰ আনন্দ উল্লাস চাবলগীয়া আছিল, লগত ডাঙৰ এটা এলবাম লৈ আহিছিল। আলিগড়ৰ সাংসদগৰাকীয়ে তেওঁলোকক মোৰ ওচৰলৈ লৈ আহিছিল। তেওঁলোকে মোক এলবামৰ ফটোবোৰ দেখুৱালে। আলিগড় ৰেলৱে ষ্টেচনটোৰ তেওঁলোকে সৌন্দৰ্যবৰ্ধন কৰিছে, ষ্টেচনটোত কলাত্মক পেইণ্টিং কৰিছে। ইমানেই নহয়, প্লাষ্টিকৰ খালী বটল বা তেলৰ টিং আদি বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি সেইবোৰত মাটি ভৰাই গছপুলি ৰোপণ কৰি ভাৰ্টিকেল গাৰ্ডেন তৈয়াৰ কৰিছে। এই ভাৰ্টিকেল গাৰ্ডেনখনে ষ্টেচনটোৰ ৰূপেই সলাই পেলালে, এক নতুন ৰূপ দিলে। আলিগড়লৈ গ'লে আপোনালোকেও এবাৰ ষ্টেচনটো চাবগৈ। ভাৰতৰ বিভিন্ন ষ্টেচনৰ পৰা মোলৈ আজিকালি এনেধৰণৰ খবৰবোৰ আহিবলৈ লৈছে। স্থানীয় লোকসকলে ৰেলৱে ষ্টেচনৰ দেৱালবোৰত স্থানীয় কলাশিল্পৰে নিজৰ চিনাকি দাঙি ধৰিছে, এক নতুনত্বৰ মনোভাৱ গঢ় লৈ উঠিছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে পৰিৱৰ্তনৰ সূচনা কেনেকৈ কৰিব পাৰি, এয়া তাৰেই উৎকৃষ্ট উদাহৰণ। এনেধৰণৰ কাম কৰাসকলক মোৰ অভিনন্দন, বিশেষকৈ আলিগড়ৰ ছাত্ৰ ছাত্ৰীসকলক। মোৰ প্ৰিয় দেশবাসী, বৰ্ষা ঋতুৰ কালচোৱা আমাৰ দেশত উৎসৱৰ ঋতু। সমাগত দিনবোৰত সকলোতে বিভিন্ন মেলা বহিব, মন্দিৰসমূহতো বিভিন্ন উৎসৱ পালন কৰা হ'ব। আপোনাসবো ঘৰত বা বাহিৰত উৎসৱৰ আনন্দত মগন হৈ থাকিব। ৰাখী বন্ধন আমাৰ ইয়াত এক বিশেষ উৎসৱ। যোৱা বছৰৰ দৰে এই বছৰো মাতৃ ভগ্নীসকলক আপোনালোকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বা জীৱনজ্যোতি বীমা যোজনা উপহাৰ দিব নোৱাৰেনে বাৰু? আপোনাৰ ভগ্নীক এনে এটা উপহাৰ দিয়ক যি সঁচাকৈয়ে তেওঁৰ জীৱনটো সুৰক্ষিত কৰি তোলে। কেৱল ইমানেই নহয়, ঘৰৰ বন কৰা তিৰোতাগৰাকী, ৰন্ধা বঢ়া কৰা মহিলাগৰাকী বা দুখীয়া মাতৃৰ ছোৱালীজনীকো আপোনালোকে সুৰক্ষা বীমা যোজনা বা জীৱনজ্যোতি বীমা যোজনা উপহাৰস্বৰূপে দিব পাৰে। এয়া প্ৰকৃতাৰ্থত সামাজিক সুৰক্ষা প্ৰদান। ৰাখী বন্ধনৰ প্ৰকৃত অৰ্থও সেইটোৱেই। মোৰ প্ৰিয় দেশবাসী, আমাৰ মাজত বহুতৰে জন্ম দেশে স্বাধীনতা লাভ কৰাৰ পাছত হৈছে, আৰু মই দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যাৰ জন্ম হৈছিল স্বাধীন ভাৰতবৰ্ষত। 8 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ 75 বছৰ হ'বৰ হ'লহি, আৰু 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰা 70 বছৰ হ'ব। আমি স্বাধীনতাৰ আনন্দ উপভোগ কৰিছোঁ, স্বাধীন নাগৰিক হোৱাৰ গৌৰৱও আমি উপভোগ কৰিছোঁ, কিন্তু আমাক স্বাধীনতা আনি দিয়া সেইসকল উদ্বুদ্ধ দেশপ্ৰেমীক স্মৰণ কৰাৰো এয়া উপযুক্ত সময়। ভাৰত ত্যাগ আন্দোলনৰ 75 বছৰ বা স্বাধীনতা লাভৰ 70 বছৰে আমাক নতুনকৈ প্ৰেৰণা যোগাব পাৰে, আমাক নতুন আশা প্ৰদান কৰিব পাৰে, দেশৰ বাবে কিবা এটা কৰাৰ হকে সংকল্পবদ্ধ কৰিব পাৰে। সমগ্ৰ দেশেই স্বাধীনতাৰ আনন্দৰ ৰঙেৰে ৰঞ্জিত হওক, চৌদিশ স্বাধীনতাৰ সুগন্ধেৰে সুগন্ধিত হওক। আহক আমি এনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰোঁ। কেৱল চৰকাৰীভাৱেই নহয়, সমগ্ৰ জনগণে স্বাধীনতাৰ উৎসৱ পালন কৰিব লাগে। দীপাৱলীৰ দৰেই স্বাধীনতাও আমাৰ সকলোৰে উৎসৱ হোৱা উচিত। দেশভক্তিৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ আপোনালোকে কিবা নহয় কিবা এটা ভাল কাম নিশ্চয় কৰিব বুলি মই আশাবাদী। কি কৰিলে তাৰ ছবি নৰেন্দ্ৰ মোদী এপলৈ নিশ্চয় পঠিয়াব। আহক দেশত এটা পৰিৱেশ সৃষ্টি কৰোঁ। প্ৰিয় দেশবাসী, 15 আগষ্টৰ দিনটোত লালকিল্লাৰ পৰা আপোনাসৱক সম্বোধন কৰাৰ সুযোগ এটা মই লাভ কৰোঁ, এয়া এক পৰম্পৰা। আপোনালোকৰ মনতো বহু কথা নিশ্চয় আছে, যিবোৰ সুতীব্ৰভাৱে লালকিল্লাৰ পৰা উচ্চাৰিত হোৱাটো আপোনালোকে কামনা কৰে। মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, যিসকলে বিচাৰে আপোনালোকৰ প্ৰতিনিধিস্বৰূপে, আপোনালোকৰ প্ৰধান সেৱক ৰূপে লালকিল্লাৰ পৰা মই সেই কথা ক'ব লাগে, আপোনালোকে মোলৈ লিখি পঠিয়াওক, মোক দিহা পৰামৰ্শ দিয়ক, নতুন চিন্তাৰ খোৰাক দিয়ক। আপোনালোকৰ কথা মই দেশবাসীৰ ওচৰ চপোৱাৰ প্ৰয়াস কৰিম। মই নিবিচাৰোঁ যে লালকিল্লাৰ পৰা কোৱা কথাখিনি কেৱল প্ৰধানমন্ত্ৰীৰেই কথা হওক, সেয়া হওক 125 কোটি ভাৰতবাসীৰ কথা। আপোনালোকে নিশ্চয় মোলৈ লিখি পঠাওক, নৰেন্দ্ৰ মোদী এপ বা MyGov.in-লৈ পঠাওক। প্ৰযুক্তিবিদ্যাই সকলো সহজ সাধ্য কৰি তুলিছে যেতিয়া, অতি সহজেই আপোনালোকে মোলৈ মনৰ ভাৱসমূহ পঠিয়াব পাৰে। মই আপোনালোকক আহ্বান জনাইছোঁ, আহক আজি দেশপ্ৰেমেৰে উদ্বুদ্ধ সেইসকল দেশপ্ৰেমিকক পুণ্য স্মৰণ কৰোঁ, দেশৰ বাবে জীৱন আহুতি দিয়া সেইসকল মহাপুৰুষৰ সোঁৱৰণেৰে দেশখনৰ হকে আমি সকলোৱে কিবা এটা ভাল কাম কৰোঁ। বহুত শুভকামনা, অশেষ ধন্যবাদ।
ইমান পৰে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিলে। অনুষ্ঠানটি অসমৰ আকাশবাণীৰ কেওটা কেন্দ্ৰই ৰিলে কৰি শুনালে।